এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুস্মিতা কামলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ওজৰ আপত্তি নিষ্পত্তিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ। বান নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ ৰাজ্যৰ কেইবাটাও স্থানত জলাশয় উন্নয়নৰ বাবে জলসম্পদ বিভাগৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত। মাংকিপক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ আৰু প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনসমূহৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, পৰীক্ষাক লৈ ভুৱা তথ্য প্ৰচাৰৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে বিভিন্ন দিশ চালি জাৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি এখন বৈঠকত মিলিত হয়। এই পৰ্যায়ত 37 লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত মাহিলী 1,250 টকাকৈ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি বৈঠকত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি নিৰ্দেশনাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে এইবাৰ এই আঁচনিৰ অধীনত ৰাজনৈতিকভাৱে সক্ৰিয় পৰিয়ালসমূহক এই আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখাটো নিশ্চিত কৰা হ'ব। তদুপৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দৰিদ্ৰ আৰু প্ৰান্তীয় অঞ্চলৰ হিতাধিকাৰী চিনাক্ত কৰাৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে 2020 চনত আৰম্ভ কৰা এই আঁচনিয়ে প্ৰথম অৱস্থাত 19 লাখ লোকক মাহিলী 830 টকাকৈ প্ৰদান কৰিছিল। সম্প্ৰতি 37 লাখ লোকক ইয়াৰ দ্বাৰা উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনি ৰূপায়ণ কৰা অসম মহিলা হিতাধিকাৰীসকলক এনেধৰণে প্ৰথমবাৰৰ বাবে ধন প্ৰদান কৰা ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। দেশৰ কেইবাখনো ৰাজ্যই অসমৰ পৰা এই আঁচনিৰ আৰ্হি গ্ৰহণ কৰাক লৈ মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। ৰাজ্যখনত বান নিয়ন্ত্ৰণত সহায় হোৱাকৈ জলসম্পদ বিভাগে কেইবাটাও স্থানত জলাশয় উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 9টা স্থান বাছনি কৰি প্ৰাৰম্ভিক গৱেষণা আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ কামো অব্যাহত ৰখা হৈছে। আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিভাগীয় মুখ্য অভিযন্তা আৰু সকলো সংমণ্ডলৰ অভিযন্তাৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বৈঠকত মিলিত হৈ এই বিষয়ে আলোচনা কৰে। এই আলোচনাখনত ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আব্বাছীও উপস্থিত থাকে। এই বৈঠকত ৰাজ্যখনৰ বান খহনীয়াৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত খৰচীমাৰী আলোচনা কৰা হয়। জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিষয়া কৰ্মচাৰীসকলে গ্ৰহণ কৰা ভূমিকা প্ৰশংসা কৰে। সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ 54 সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী আৰু ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলো উপস্থিত আছিল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এই পৰিষদৰ পূৰ্বৰ বৈঠকত তীখা, লো আৰু এলুমিনিয়ামৰ সকলো গাখীৰৰ কেনত 12% GST ধাৰ্য কৰা হৈছিল। বৈঠকত ভাৰতীয় ৰেলৱে প্ৰদান কৰা বিভিন্ন সেৱাসমূহত GST আৰোপ নকৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। এই সেৱাসমূহৰ ভিতৰত প্লেটফৰ্ম টিকট বিক্ৰী, ৰিটায়াৰিং ৰুম, জিৰণিচোৰা আৰু বেটাৰীচালিত বাহনৰ সেৱা আদিও আছে। কেন্দ্ৰীয় চৰকাৰে এমপক্স নাইবা মাংকি পক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এমপক্সক লৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ সৃষ্টিকাৰী জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই এই বিষয়ে নিৰ্দেশনা জাৰি কৰে। এই পৰামৰ্শত মন্ত্ৰালয়ে এমপক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে ঘটনা চিনাক্ত হোৱা মাত্ৰেই অৱগত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। তদুপৰি এই ৰোগক লৈ জনসাধাৰণৰ মাজত যাতে আতংকৰ সৃষ্টি নহয় সেই কথা লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। মন্ত্ৰালয়ে লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত জ্যেষ্ঠ বিষয়াসকলৰ দ্বাৰা ৰাজহুৱা স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা চলাবলৈ পৰামৰ্শ দিছে। তদুপৰি ৰাজ্যসমূহক এনে ৰোগত আক্ৰান্ত লোকক চিনাক্ত কৰি চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে এই ৰোগত আক্ৰান্ত আৰু আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী আৰু প্ৰশিক্ষিত মানৱ সম্পদ সাজু কৰি ৰাখিবলৈ কোৱা হৈছে। ছালৰ ৰোগ, যৌন সংক্ৰমিত ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাসমূহৰ স্বাস্থ্যকৰ্মীসকলক বিশেষভাৱে সতৰ্কতামূলক নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে পৰিস্থিতিৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰখাৰ লগতে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই ক্ষেত্ৰত সকলো ধৰণে সহায় সহযোগ আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। উল্লেখযোগ্য যে ভাৰতত পশ্চিম আফ্ৰিকীয় প্ৰকাৰৰ দুজন লোক এমপক্সত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। দুয়োগৰাকী আক্ৰান্ত স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে আৰু এই প্ৰকাৰৰ সংক্ৰমণক লৈ জনস্বাস্থ্য জড়িত জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি ৰূপায়ণ কৰা সদস্যভৰ্তি অভিযানৰ অংশ হিচাপে আজি বশিষ্ঠত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ ৰাজ্যিক সভাপতি সুবেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৱাৰ্ড পাৰিষদসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহান জনায়। ইপিনে এই অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত 10খন জিলাৰ দলীয় সভাপতি, মণ্ডল সভাপতি আৰু সদস্যভৰ্তি অভিযানৰ কৰ্মকৰ্তাসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনা কৰে। তেওঁ লগতে এই অভিযানৰ সবিশেষ বুজ লৈ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আজি এই অভিযানৰ অংশ হিচাপে দলীয় নেতৃত্বই ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ দহখন জিলাৰ তদাৰকৰ দায়িত্ব তেওঁক অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে দলটোৰ সৈতে জনসম্পৰ্ক শক্তিশালী কৰিবলৈ নতুন সদস্য ভৰ্তি অভিযান তীৱতৰ কৰি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে দলীয় কাৰ্যকৰ্তাসকলক আহান জনায়। সন্তান সম্ভৱা মাতৃ আৰু শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দক্ষিণ খলমৰা মানকাছৰ জিলাৰ হেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী উদ্বোধন কৰা হয়। জিলাখনৰ 204খন অংগনবাড়ী কেন্দ্ৰক লৈ এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে প্ৰসূতি আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য গ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ আলোচনা কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি পুষ্টিকৰ খাদ্যমেলাৰো আয়োজন কৰা হয়। ইপিনে গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়তো ৰাষ্ট্ৰীয় পোষণ মাহ 2024ৰ উদ্বোধন কৰা হয়। মাতৃ আৰু শিশুসকলক পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ পৰা মুক্ত কৰাৰ বাবে জিলাখনত মাহজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত অংশ লৈ জিলা উন্নয়ন আয়ুক্ত বিবেক শ্ৰামে ভাষণ প্ৰসংগত পুষ্টিৰ বিষয়ে সজাগতা বৃদ্ধি, আহাৰৰ পদ্ধতি উন্নত কৰা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা 15 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্ৰাই অগণন লোকক উদ্বুদ্ধ কৰাৰ লগতে এই লোকসকলৰ কাম কাজত দৃঢ়তা আৰু অধ্যৱসায় স্পষ্টভাৱে প্ৰতিফলিত হয়। এই বঁটা প্ৰদান প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু অংশীদাৰমূলক কৰি তোলাৰ বাবে চৰকাৰে জনসাধাৰণৰ পৰা এই বঁটাৰ বাবে মনোনয়ন বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চলিত বৰ্ষৰ 1 জুলাইৰ পৰা অহা বছৰৰ 31 ডিচেম্বৰ পৰ্যন্ত অৱসৰ ল'বলগীয়া শিক্ষক কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক শিক্ষক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ তথ্য নিৰ্দিষ্ট প্ৰপত্ৰত 19 ছেপ্টেম্বৰৰ ভিতৰত ই মেইলৰ জৰিয়তে সঞ্চালকালয়ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। শিক্ষা বিভাগৰ সূত্ৰ অনুসৰি অহা বছৰৰ ভিতৰত অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে আবেদন কৰিব পৰাকৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহস্ৰাধিক পদ মুকলি হোৱাৰ সম্ভাৱনা আছে। শ্ৰোতাসকলে সন্ধিয়াৰ অঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনত ঋতুস্মিতা তামুলীৰ পৰা।
অহা 15 ছেপ্টেম্বৰত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে অসম আৰক্ষীয়ে আজি এই পৰীক্ষাক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰে। সামাজিক মাধ্যমত নিযুক্তি পৰীক্ষাক লৈ ভুৱা তথ্য দিয়াৰ অভিযোগত আৰক্ষীয়ে চাপৰত সুৰত জামাল নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে। আনহাতে ৰাজ্যিক নিযুক্তি আয়োগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে লখিমপুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জিলা দণ্ডাধীশগৰাকীয়ে লিখিত পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰসমূহত এই নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ দায়িত্ব নিয়োজিত কৰ্মচাৰীৰ বাহিৰে অন্য লোকৰ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে মোবাইল ফোন বা আন কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম পৰীক্ষা কেন্দ্ৰসমূহলৈ নিব নোৱাৰিব। প্ৰাৰ্থীসকলে কেলকুলেটৰ, পেনড্ৰাইভ, কাগজ, পাঠ্যপুথি বা অন্য কোনো অসৎ উপায় অৱলম্বন কৰাকে সামগ্ৰীও কেন্দ্ৰলৈ নিব নোৱাৰিব। এই আদেশ অমান্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ে নিযুক্তি পৰীক্ষা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰীক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তথা পৰীক্ষা সুকলমে অনুষ্ঠিত হয় তাৰ প্ৰতি পৰীক্ষাত নিয়োজিত সকলো ব্যক্তিকে চোকা দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহান জনায়। সভাৰ বাছ সন্থা আৰু ই ৰিক্সা সন্থাৰ বিষয়ববীয়াৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত হয়। দূৰণিবতীয়া পৰীক্ষাৰ্থীসকলে যাতে পৰীক্ষা কেন্দ্ৰলৈ সহজে যাব পাৰে সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত অহা 15-29 ছেপ্টেম্বৰ আৰু 27 অক্টোবৰত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দক্ষিণ কামৰূপ অঞ্চলৰ পলাশবাৰীত একাংশ উদ্যোগ উদ্যোগী আৰু ব্যৱসায়ীয়ে অবৈধভাৱে চলোৱা নিৰ্মাণ কাৰ্যৰ ফলত নলা নৰ্দমা বন্ধ হৈ সৃষ্টি হোৱা কৃত্ৰিম বান সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে কৃত্ৰিম বানৰ ঘটনাৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি দিছে। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁ অঞ্চলটোত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত ক্ষেত্ৰভিত্তিক অনুসন্ধান চলাব। অনুসন্ধান চলোৱাৰ লগতে সকলো পক্ষৰ মতামত গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ শ্ৰীকলিতাক নিৰ্দেশ দিয়া হৈছে। উচ্চ ন্যায়ালয়ে অৰ্পণ কৰা দায়িত্ব তেওঁ যাতে সুচাৰুৰূপে সম্পাদন কৰিব পাৰে তাৰ বাবে স্থানীয় প্ৰশাসন আৰু আৰক্ষীক সহায় কৰিবলৈও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে পলাবাৰী অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যাৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি নজন স্থানীয় লোকে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 114 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে 29 ছেপ্টেম্বৰত দিনৰ 11 বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। অসম গণ পৰিষদ দলৰ 40 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা 14 অক্টোবৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত অনুষ্ঠিত কৰাৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে আজি জেৰাইৰ মিনি ষ্টেডিয়ামত দলৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া ভাতৃভগ্ন সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকতে দিৱস উদযাপনৰ বাবে সমিতি গঠন কৰা হয়। আই আই টি গুৱাহাটীৰ ছাত্ৰাবাসত আজি এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ পাছতে ছাত্ৰজনৰ মৃত্যুৰ তদন্ত বিচাৰি প্ৰতিষ্ঠানখনৰ সহস্ৰাধিক ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ছাত্ৰজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ উদ্যোগত গ্ৰামাঞ্চলৰ মহিলাসকলক চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত সজাগ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। উন্নয়ন খণ্ডটোৰ বিভিন্ন গাঁৱৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলে অংশ লোৱা এই সভাত নাবাৰ্ড আৰু অন্য বেংকৰ উপৰিও কৃষি গ্ৰামোন্নয়ন আদি বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমাজ ব্যক্তিসকলে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ দ্বাৰা যাতে মহিলাসকল উপকৃত হ'ব পাৰে তাৰ প্ৰতি সজাগ হবলৈ আহান জনায়। ট্ৰেডিঙৰ নামত গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ট্ৰেডিঙৰ নামত অবৈধ কাৰ্যকলাপ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত স্বপ্ননীলক আজি আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিং গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ অনুসন্ধান শাখাক অৰ্পণ কৰিছে। আয়কৰ বিভাগ আৰু বিধি বলবৎকাৰী সংস্থাৰ সহযোগত আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। প্ৰয়োজন হলে তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ CBIক অৰ্পণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। CID ইতিমধ্যে বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰি তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ওজৰ আপত্তি নিষ্পত্তিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ। বান নিয়ন্ত্ৰণ সহায়ক হোৱাকৈ ৰাজ্যৰ কেইবাটাও স্থানত জলাশয় উন্নয়নৰ বাবে জলসম্পদ বিভাগৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত। মাল্টিপক্সত আক্ৰান্ত হোৱা সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ আৰু প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, পৰীক্ষাত লৈ ভুৱা তথ্য প্ৰচাৰৰ অভিযোগত এজনক গ্ৰেপ্তাৰ।